এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বাছনি মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত। বিজেপিত যোগদানৰ পাছত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, দলৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ কঠোৰ নীতি নিৰ্দেশনা, ই ভি এম আৰু ভি ভি পেটসমূহৰ ৰেণ্ডমাইজেচন সম্পন্ন। নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষকৰ সংশ্লিষ্ট জিলাত দায়িত্ব গ্ৰহণ আৰু ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত যাতায়াত সুনিশ্চিত কৰাৰ বাবে সহমতত উপনীত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী বাছনি প্ৰচাৰ মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ লগতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে অন্য ৰাজনৈতিক দলত আনুষ্ঠানিকভাৱে যোগ দিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি নিশা বা কাইলৈৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছে। নতুন দিল্লীত বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি আজিৰ ভিতৰতে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ডঃ হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত নতুন দিল্লীত শ্ৰীবৰদলৈয়ে দলটোত যোগ দিয়ে। কালি সাংসদগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল। নেতাগৰাকীৰ দল ত্যাগ দুৰ্ভাগ্যজনক যদিও ইয়াৰ ফলত দলৰ নিৰ্বাচনী কাম কাজ কোনো কাৰণতে ক্ষতিগ্ৰস্ত বা প্ৰভাৱান্বিত নহয় বুলি দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাই সাংসদগৰাকীক দলটোলৈ আদৰণি জনাইছে। ডঃ শৰ্মাই আজি শ্ৰীবৰদলৈৰ সৈতে দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰে। বিজেপিত যোগ দিয়াৰ পাছত শ্ৰীবৰদলৈয়ে এইদৰে কয়,
আজি মই যিটো সিদ্ধান্ত লৈছো সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দণ্ড আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছো। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছো, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই।
কংগ্ৰেছ দলে এতিয়ালৈ দুখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। আজি নিশাৰ ভিতৰত তৃতীয়খন তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে।
আজি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক হ'ব। যোৱাকালি মই আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিব লাগিছিল দি আহিলো। হ'ব পাৰে আজি ৰাতি ভাগত আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ তৃতীয় প্ৰাৰ্থী তালিকা দেখা পাব।
কংগ্ৰেছ দলে অসম জাতীয় পৰিষদ চি পি আই এম, এ পি এইচ এল চি আৰু চি পি আই এম এল দলৰ লগত মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাৰ কাছিকোটত আজি 80গৰাকী ইউ পি পি এল দলৰ সদস্যই বি পি এফ দলত যোগ দিয়ে। চিৰাং খণ্ডৰ বি পি এফৰ সভাপতি পানীৰাম বসুমতাৰীৰ সভাপতিত্বত আয়োজিত সভাত এই কৰ্মীসকলে দলটোত যোগ দিয়ে। বি পি এফ দলে আজি বাক্সা জিলাৰ শালবাৰীত নিৰ্বাচনী প্ৰস্তুতিৰ সাংগঠনিক সভা অনুষ্ঠিত কৰে। দলটোৱে পৰহিলৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। অসম জাতীয় পৰিষদ দলে 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এ আই ইউ ডি এফ দলে এতিয়ালৈ 21টা সমষ্টিৰ বাবে প্ৰাৰ্থী দিছে। একেদৰে ইউ পি পি এল দলে 7টা সমষ্টিৰ বাবে আৰু চি পি আই এম এল দলে 2টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে আৰু ৰাইজৰ দলে 11টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগতে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া খোৱাং সমষ্টিৰ পৰা আজি প্ৰচাৰ আৰম্ভ কৰিছে। বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভিতৰত মন্দিয়া সমষ্টিৰ বাবে আজি প্ৰথমখন মনোনয়ন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। যোৰহাট জিলাত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়ছোৱাত ধনৰ অবৈধ লেনদেন, সুৰাৰ প্ৰচলন ৰোধ কৰাকে ধৰি কেইবাটাও কাৰ্যকৰী ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিছে। যোৰহাট নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টি তিয়ক, মৰিয়নি, তিতাবৰ আৰু যোৰহাটত স্থায়ী নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে 24 ঘণ্টাই তালাচী অব্যাহত ৰাখিছে। শিৱসাগৰ জিলাত জনসাধাৰণৰ শান্তি শৃংখলা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি অনুমতিবিহীনভাৱে আৰু আইন বিৰোধী উদ্দেশ্যৰে অনুষ্ঠানত 5জন বা ততোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। যিকোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ পৰা বলপূৰ্বকভাৱে বৰঙণি সংগ্ৰহ নাইবা ভাবুকি প্ৰদানতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি অস্ত্ৰ শস্ত্ৰ সৰবৰাহ, ৰাজহুৱা সম্পত্তি ধবংস কৰা তথা ভাৰতীয় পুৰাতত্ব জৰীপ আৰু অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ কীৰ্তিচিহ্নসমূহ 200 মিটাৰ পৰিধিৰ ভিতৰত কোনো অকৰ্তৃত্বশীল ব্যক্তি বা সংগঠনৰ প্ৰতিনিধিৰ আহজা নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 223 নম্বৰ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচন নিকা আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ লক্ষ্যৰে আজি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত EVM আৰু VVPAT যন্ত্ৰসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ৰোহন কুমাৰ ঝাৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰক্ৰিয়াত জিলা আয়ুক্তগৰাকীয়ে কয় যে শৃংখলাবদ্ধ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দায়বদ্ধ। এই ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্তৰ লগতে স্বীকৃত ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। ভোটগ্ৰহণ সঁজুলি বাছনিৰ ক্ষেত্ৰত এনে কাৰিকৰী পদ্ধতিৰ প্ৰয়োগে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাক অধিক শক্তিশালী কৰি তুলিছে বুলিও জিলা আয়ুক্তগৰাকীয়ে মন্তব্য কৰে। নগাঁও জিলাতো আজি জিলাখনৰ অন্তৰ্গত 7টা বিধানসভা সমষ্টিত সমাগত নিৰ্বাচন প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন সফলতাৰে সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰক্ৰিয়াত জিলা আয়ুক্ত দেৱাশী শৰ্মা উপস্থিত থকাৰ লগতে স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ লগতে নিৰ্বাচন বিষয়া শেখৰণ ফুকন আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত তেজছ অগ্নিহোত্ৰী তথা নিৰ্বাচন কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। নিৰ্বাচন আয়োগে ৰাজ্যখনত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষক আজি সংশ্লিষ্ট জিলাসমূহত উপস্থিত হৈছে। বজালী জিলাৰ 2টা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এছ গণেশ আজি জিলাখনত উপস্থিত হয়। সমষ্টি দুটাৰ বাবে ব্যয় পৰ্যবেক্ষকৰূপে নিয়োগ কৰা ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ধীৰেন্দ্ৰ কুমাৰো আজি বজালীত উপস্থিত হৈছে। দৰং জিলাৰ 3টা সমষ্টিৰ বাবে নিয়োগ কৰা পৰ্যবেক্ষকসকল আজি জিলাখনত উপস্থিত হয়। সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অংকিত আনন্দ, ব্যয় পৰ্যবেক্ষক পুনীত শৰ্মা আৰু আৰক্ষী পৰ্যবেক্ষক ৰাজেশ কুমাৰে আজি জিলাখনত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লয়। তেওঁলোকে জিলা আয়ুক্ত IUC গাৰ্গ আৰু বিভিন্ন কোষসমূহৰ নডেল বিষয়াসকলৰ উপস্থিতিত আৰক্ষী প্ৰশাসন তথা জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলাখনৰ জনসাধাৰণৰ নিৰ্বাচন সম্পৰ্কীয় ওজৰ আপত্তি থাকিলে প্ৰতিদিনে দিনৰ 11 বজাৰ পৰা 12 বজালৈ মংগলদৈ আৱৰ্ত ভৱনৰ সভাকক্ষত পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰি অৱগত কৰিব পাৰিব। ইয়াৰ বাবে একোটাকৈ মোবাইল নম্বৰো দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত আসন্ন নিৰ্বাচনৰ বাবে 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ইয়াৰ 51গৰাকী সাধাৰণ পৰ্যবেক্ষক, 50গৰাকী ব্যয় পৰ্যবেক্ষক আৰু 35গৰাকী আৰক্ষী পৰ্যবেক্ষক। এই পৰ্যবেক্ষকসকলে নিৰ্বাচন বিষয়ক ওজৰ আপত্তি দাখিলৰ বাবে প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাইজৰ প্ৰতিনিধিৰ সাক্ষাতৰ বাবে সময় নিৰ্দিষ্ট কৰি দিব। নিৰ্বাচন আয়োগে লগতে ৰাজনৈতিক দল, বিষয়া আৰু মন্ত্ৰীসকললৈও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি মন্ত্ৰীসকলক চৰকাৰী কৰ্তব্যৰ সৈতে নিৰ্বাচনী প্ৰচাৰক একাকাৰ নকৰিবলৈ তথা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী যন্ত্ৰ, ব্যক্তি বা পৰিবহণ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী বিষয়াসকলক নিৰ্বাচনী আদৰ্শ আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ তথা ৰাজনৈতিক দলসমূহক সভা সমদলৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ আৰু নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।
সমাগত বিধানসভা নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰে অংশ হিচাপে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আৰক্ষীয়ে ফ্লেগমাৰ্চ কাৰ্যসূচী ৰূপায়িত কৰে। জিলাৰ সদৰ হাতছেঙিমাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই কাৰ্যসূচীত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ লগতে বিভিন্ন থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে। এই কাৰ্যসূচীত অসম আৰক্ষীৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশগ্ৰহণ কৰে। জনসাধাৰণৰ মাজত নিৰাপত্তা আৰু আস্থাৰ বাৰ্তা প্ৰেৰণ কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। ইয়াৰ জৰিয়তে ভোটদাতাসকলক নিৰ্ভয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনোৱা হৈছে। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে 5, 6, 7 আৰু 12 মেত ধাৰাবাহিক শুনানি গ্ৰহণ কৰিব। এই আইনৰ বিৰোধিতা কৰি বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে আবেদন দাখিল কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি এই সন্দৰ্ভত কয় যে এই আইনৰ বিৰুদ্ধে সংগঠনটোৱে আইনগত আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংগ্ৰাম অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে সমগ্ৰ ভাৰতৰ বাবে সুকীয়াকৈ আৰু অসম আৰু ত্ৰিপুৰাৰ বাবে সুকীয়াকৈ শুনানি গ্ৰহণ কৰিব বুলি ডঃ ভট্টাচাৰ্যই উল্লেখ কৰে।
অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি অন্যায় এখন জাপি দিয়া হ'ল আৰু আমি কৈছোঁ এখন আমি গণতান্ত্ৰিক আৰু আইনগতভাৱে যুঁজ আমি আগুৱাই লৈ যাম। এতিয়া উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত গোচৰ চলি আছে আৰু উচ্চতম ন্যায়ালয়ে 5 মে'ৰ পৰা 5, 6, 7, 12 4 দিন ধাৰাবাহিকভাৱে শুনানি কৰিব। প্ৰথমবাৰৰ কাৰণে এই ধাৰাবাহিক শুনানি হ'ব। অসমৰ উত্তৰাঞ্চলৰ 53খন আবেদন শুদ্ধ অসম ছাত্ৰ সন্থা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই গোটটোত ভাগ কৰা হৈছে আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে 5, 6, 7, 12 এই 4 দিন যে ধাৰাবাহিক শুনানি হ'ব, প্ৰথমতে গোটেই ভাৰতবৰ্ষৰ বিষয়বোৰ শুনি ল'ব, তাৰপিছত অসম আৰু ত্ৰিপুৰাৰ বিষয়বোৰ সুকীয়াকৈ শুনিব আৰু উচ্চতম ন্যায়ালয়ে শুনানি আৰম্ভ কৰিব। ধাৰাবাহিক শুনানি মানে ইয়াত এটা ৰায় দিব। ৰাজপথৰ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি আছে।
শিৱসাগৰত আজি ৰাইজৰ দলে এখন সংবাদমেলৰ আয়োজন কৰি নিৰ্বাচনী প্ৰস্তুতি সম্বন্ধে দলটোৰ স্থিতি প্ৰকাশ কৰে। দলটোৰ জ্যেষ্ঠ নেতা ৰঞ্জিত তামুলীয়া সংবাদমেলত কয় যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অখিল গগৈৰ বাবে দলৰ সদস্যসকলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। অহা 20 মাৰ্চত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি নেতাগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমে অবৈধভাৱে লগোৱা বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত অভিযান চলাইছে। পৌৰ নিগমৰ দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা হৰ্ডিং, বেনাৰ, ছাইনবোৰ্ড, পষ্টাৰ আদি মহানগৰীৰ বিভিন্ন পথৰ পৰা ইতিমধ্যে আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে সকলোকে নিৰ্বাচনী আচৰণ বিধি তথা ব্যৱস্থাসমূহ মানি চলিবলৈ আহান জনাইছে। ইয়াৰ অন্যথা জৰিমনা বিহা হ'ব বুলি নিগমৰ সূত্ৰই সকীয়াই দিছে। মণিপুৰত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে চলি থকা অভিযানকালত বিগত 24 ঘণ্টাত নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা 3টা উগ্ৰপন্থী সংগঠনৰ 3জন সদস্যক আপত্তিজনক সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে। আজি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা এটা বিবৃতিত কয় যে নিৰাপত্তা বাহিনীয়ে কাকচিং জিলাৰ চুগনু আৰক্ষী থানাৰ অন্তৰ্গত চিংটম অঞ্চলৰ পৰা নিষিদ্ধ সংগঠন আৰ পি এফ, পি এল এৰ প্ৰিয় সদস্য এলাংবাম অবিনাশ, ইম্ফল পূব জিলাৰ ইৰিলবুং থানাৰ অন্তৰ্গত বামন কামপুৰ ইৰিলবুং হাইস্কুলৰ সমীপৰ পৰা নিষিদ্ধ সংগঠন কে চি পিৰ সক্ৰিয় সদস্য মুতুম ৰঞ্জন সিঙক এটা মোবাইল ফোন আৰু স্কুটীসহ গ্ৰেপ্তাৰ কৰে। আনহাতে তৃতীয়টো অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ চিংজাইমেই আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চিপুৰ অঞ্চলৰ পৰা নিষিদ্ধ সংগঠন প্ৰিপাকৰ সক্ৰিয় সদস্য টাউৰেম অৰুণ কুমাৰ সিঙক এটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ডসহ গ্ৰেপ্তাৰ কৰে। ৰাজ্যখনৰ স্পৰ্শকাতৰ জিলাসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা বাহিনীয়ে সময়ে সময়ে চলোৱা তালাচী অভিযানত অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদো উদ্ধাৰ কৰা বুলি আৰক্ষী সূত্ৰই জনাইছে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ লগতে হৰ্মুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত যাতায়াত সুনিশ্চিত কৰাৰ বাবে সহমতত উপনীত হৈছে। পশ্চিম এছিয়াৰ শেহতীয়া ঘটনা সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ এখন বৈঠকৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে যে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত শ্ৰীমোদীয়ে দেশখনৰ ওপৰত চলোৱা আক্ৰমণক তীৱ ভাষাৰে গৰিহণা দিয়ে। তেওঁ লগতে নিৰীহ লোকক আক্ৰমণ আৰু অসামৰিক লোকৰ আন্তঃগাঁথনি ধবংস কৰাটোকো নিন্দা কৰে। মুখপাত্ৰগৰাকীয়ে লগতে তেহৰাণত থকা ভাৰতৰ দূতাবাসে ভাৰতীয় নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসকলক স্থলসীমাৰে আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ যাত্ৰা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে বুলিও জানিবলৈ দিয়ে। আনহাতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত খাৰুৱা তেলৰ যোগান স্বাভাৱিক আৰু তেল শোধনাগাৰসমূহে সৰ্বোচ্চ ক্ষমতাৰে কাম কৰি আছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন 40% বৃদ্ধি পোৱা আৰু সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহতো যোগান নিয়মীয়া হৈ থকা বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বাছনি, মনোনয়ন দাখিলকে ধৰি তৎপৰতা অব্যাহত। বিজেপিত যোগদানৰ পাছত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ কঠোৰ নীতি নিৰ্দেশনা, ইভিএম আৰু ভি ভি পেটসমূহৰ ৰেণ্ডমাইজেচন সম্পন্ন। নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষকৰ সংশ্লিষ্ট জিলাত দায়িত্ব গ্ৰহণ আৰু ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ হৰ্মুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত যাতায়াত সুনিশ্চিত কৰাৰ বাবে সহমতত উপনীত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।